মই আজি আপোনাক এটা ভয়াবহ কণ্ডিশ্যনৰ বিষয়ে অকণমান সমুকে ক'ব বিচাৰিছোঁ। সেইটো হৈছে হাৰ্ট ফেইলিয়ৰ। আমি কমন ভাষাত কওঁ যে হাই হাৰ্ট ফেইল মাৰা বুলি। সেই হাৰ্ট ফেইলিয়ৰটো হৈছে এটা ভয়াবহ কণ্ডিশ্যন। এইকাৰণে ভয়াবহ কাৰণ এইটো হাৰ্ট ফেইলিয়ৰ ডেভেলপ কৰা মানুহৰ অলমষ্ট মানে 10% মানে 10% মানুহ মানে এক বছৰৰ শেষত মৰে। সেইকাৰণে এইটো বৰ ভয়াবহ কণ্ডিশ্যন। কিন্তু ভাল কথা এইটোৱে যে ইয়াৰ ট্ৰিটমেণ্ট আমাৰ আজিকালি আছে, এভেইলেবল আছে। প্ৰপাৰ টাইমলি ডায়েগনচিছ হ'লে আৰু ট্ৰিটমেণ্ট ল'লে মানুহটো বহুত দীঘলীয়াকৈও জীয়াই থাকিব পাৰে। এই হাৰ্ট ফেইলিয়ৰ বিভিন্ন কাৰণত হয়। তাৰে ভিতৰত এটা অন্যতম কাৰণ হৈছে কৰনেৰী আৰ্টৰি ডিজিজ। কৰনেৰী আৰ্টৰি ডিজিজ মানে হৈছে হাৰ্টৰ যিবিলাক ধমনীয়ে তেজ ছাপ্লাই কৰে হাৰ্টলৈ, সেই ধমনীবিলাকত বেমাৰ হৈ কিনে হাৰ্ট এটেক হৈ কিনে হাৰ্টটো দুৰ্বল হৈ যায়। তেতিয়া সেই হাৰ্টটো দুৰ্বল হ'লে মানুহটো হাৰ্ট ফেইলিয়াৰ চিম্পটমবিলাক ডেভেলপ কৰে। তো এই হাৰ্ট ফেইলিয়াৰ হোৱা মানুহ বিভিন্ন ধৰণৰ লক্ষণ মানে হ'ব পাৰে। যেনেকৈ এটাটো হৈছে খুব সোনকালে ভাগৰ লগা, উশাহ নিশাহ লোৱা দিগদাৰি হোৱা, অলপমান খোজকাঢ়িলে ভাগৰ লাগি ৰৈ দিব লগা হোৱা। তো এইবিলাক হৈছে বহুত আৰ্লি লক্ষণবিলাক। আৰু পিছত দেৰিকৈ লক্ষণ হয় যেতিয়া ভৰিবিলাক ফুলি যাব, পেট ফুলি যাব, এই বিভিন্ন ধৰণৰ লক্ষণ হয়। মানুহটো মানে ৰাতি শুব নোৱাৰা হৈ যায়, বিৰাট কাঁহ আহি থাকে, শুব নোৱাৰে, এনেকুৱা ধৰণৰ লক্ষণ হয় যেতিয়া এডভান্স হৈ যায় বস্তুটো। চ' সেইকাৰণে আমি যিমান পাৰোঁ সোনকালে বেমাৰটো ধৰাত পেলোৱাৰ চেষ্টা কৰিব লাগে, কাৰ্ডিঅ'লজিষ্টক কনচাল্ট কৰি কিনে আৰু প্ৰপাৰ ট্ৰিটমেণ্টটো ল'ব লাগে যেনেকৈ ডক্টৰে এডভাইচ কৰে। ইয়াত আৰু কিছুমান কথা আছে যে এইটো প্ৰিভেণ্ট কৰাৰ কাৰণে হাৰ্ট ফেইলিয়াৰ যাতে আমাৰ নহয়, সেইকাৰণে আমি এটা ৰেগুলাৰ হাৰ্ট চেকআপ কৰি থকাটো ভাল, যাতে হাৰ্টটো মানে আমি চেকআপ কৰি থাকিলে হাৰ্টৰ বেমাৰ আৰ্লি ডেভেলপ হৈছে নেকি গম পাওঁ। আৰু যদি এনেকুৱা ডেভেলপ হোৱা লক্ষণ পাওঁ তেতিয়া ইমিডিয়েটলি ট্ৰিটমেণ্ট আৰম্ভ কৰিলে এই হাৰ্ট ফেইলিয়াৰ ডেভেলপ কৰাটো ডিলে হৈ যায়, মানে দেৰিকৈ আৰম্ভ হ'ব। হয়তো মানুহজনে সুস্থ হৈ থাকিব আৰু বেছি সময়লৈকে। চ' সেইটো কাৰণে আমি এটা ৰুটিন কাৰ্ডিয়াক চেকআপ কৰাও খুব দৰকাৰী হয় হাৰ্ট ফেইলিয়াৰৰ পৰা হ'লে বাচিব হ'লে, আৰু ঔষধবিলাক খাব লাগিব। আৰু এনাদৰ সেয়া হৈছে যে আমি যিবিলাক ডক্টৰে মানে এডভাইচ কৰোঁ ট্ৰিটমেণ্টটো, সেইটো একদম নিয়মিতভাৱে ল'ব লাগে। এইটো অলমষ্ট নন ষ্টপ হিচাপে ল'ব লাগে কাৰণ বেমাৰটো হৈয়ে থাকে। এইটো মানে এনেকুৱা নহয় যে এটা কোৰ্চ খালে বেমাৰটো একদম ভাল হৈ যাব, এইটো দীঘলীয়াকৈ বেমাৰ ঔষধ খাই থাকিলেহে ভাল হ'ব। যেনেকৈ কিছুমান বেমাৰ সম্পূৰ্ণ কিয়ৰ নহয় কিন্তু মানে ঔষধ খাই থাকিলে কণ্ট্ৰলত থাকিব। চ' এনেকুৱা হাৰ্ট ফেইলিয়াৰটো তেনেকুৱা ধৰণৰ এটা বেমাৰ, তাৰমানে যেনেকৈ ডায়েবেটিছ হয়, ঔষধ খাই থাকিলে বেমাৰটো কণ্ট্ৰলত থাকে কিন্তু ঔষধ নেখালে আকৌ আনকণ্ট্ৰল হৈ যায়। ঠিক সেইদৰে হাৰ্ট ফেইলিয়াৰ চিম্পটমবিলাকো তেনেকুৱা। ঔষধ খাই থাকিলে ভালে থাকে কিন্তু ঔষধটো যদি বন্ধ কৰি দিয়ে আকৌ হাৰ্ট ফেইলিয়াৰৰ লক্ষণবিলাক হয় আৰু মানুহটো অতিষ্ঠ হৈ যাব পাৰে আৰু বিভিন্ন সমস্যাত পৰিব পাৰে বা আই চি ইউ এডমিশ্যন লাগিব পাৰে আৰ্জেণ্টলি হাৰ্ট ফেইলিয়াৰ ডেভেলপ কৰিলে। চ' সেইটো কাৰণে আমি ট্ৰিটমেণ্টটো ৰেগুলাৰ লৈ থকা আৰু ডক্টৰক ৰেগুলাৰ চেকআপ এটা কৰাই থকা খুব দৰকাৰী যাতে হাৰ্ট ফেইলিয়াৰ ডেভেলপ হৈ যায় অলৰেডি। আৰু তো ইয়াৰে যিবিলাক ট্ৰিটমেণ্ট আছে আৰু এটা হৈছে যে হাৰ্টটো যিহেতু আমাৰ ডেমেজ হৈ যায় হাৰ্ট ফেইলিয়াৰত, হাৰ্টটোৰ আমাৰ বেছিকেলি কাম হৈছে গোটেই বডিটোত তেজ ছাপ্লাই কৰা। হাৰ্ট ফেইলিয়াৰ হ'লে কি হয়, গোটেই বডিটোক হাৰ্টটোৱে মানে তেজ ছাপ্লাই কৰিব নোৱাৰা হৈ যায়, হাৰ্টটো মানে বিকল ধৰণৰ হৈ যায়, হাৰ্টৰ শক্তিটো পাম্পিং পাৱাৰটো কমি যায়, মানে তেতিয়া হাৰ্টটো তেজবিলাক দিব নোৱাৰে যিখিনি তেজ লাগে। চ' সেইটো কাৰণে আমি ট্ৰিটমেণ্টটো লোৱা খুবেই দৰকাৰী। আৰু আৰু হাৰ্ট ফেইলিয়াৰ থাকিলে আৰু কিছুমান দুই এটা বস্তুৰ আমি খুবেই লক্ষণ কৰিব লাগে। এটা হৈছে পানীটো বেছিকৈ খাব নালাগে, পানীটো নিয়মিতভাৱে যিখিনি এডভাইচ কৰে ডক্টৰে সেইখিনিয়ে খাব লাগে কাৰণ আমাৰ হাৰ্টটো বেছি পানীৰ লোডটো বজাটো ল'ব নোৱাৰে কাৰণ হাৰ্টটো দুৰ্বল হৈ থাকে হাৰ্ট ফেইলিয়াৰ। চ' পানীটো অলপ কমাই খাব লাগে, নিমখটো অলপ কমাই খাব লাগে, তেতিয়া আমি হাৰ্ট ফেইলিয়াৰ চিম্পটমবিলাকৰ পৰা অলপ মানে ৰেহাই পাব পাৰোঁ। এই যিখিনি এডভাইচ দিয়ে ডক্টৰে সেইখিনি আমি ফ'ল' কৰিব লাগে। আৰু এটা আছে যে গাত যাতে শৰীৰত যাতে আৰু পানী এক্সেছ জমা হৈ নাযায় তাৰ সেইটো আমি ডিটেক্ট কৰিব পাৰোঁ। ডেইলি যদি আমি ওজনটো জোখোঁ, ওজনটো জুখিলে গম পাম যে আমাৰ শৰীৰত এক্সট্ৰা পানী জমা হৈছে নেকি। যদি ওজন বাঢ়ি যায় মানে আনএক্সপেক্টেডলি বেছিকৈ আৰু গাটো ফুলি গৈছে, তাৰমানে গম পাব যে গাত মানে অলৰেডি পানী এক্সট্ৰা জমা হৈ গৈছে, এই পানীখিনি ওলোৱা খুবেই দৰকাৰী। চ' সেইটো কাৰণে আমি ডেইলি ওজনটো চাব পাৰোঁ, ঘৰত ওজন জোখা মেচিন এটা কিনি ল'লে। তো সেইটোৱেদি আমি মনিটৰ কৰি থাকিব পাৰোঁ যে আমাৰ হাৰ্ট ফেইলিয়াৰ ষ্টেটাছটো কি হৈ আছে, এইটো ইম্প্ৰুভ হৈছেনে বেছি বেয়াৰ ফালে গৈ আছে। চ' কিছুমান দুই এটা সৰু সুৰা মানে এনেকুৱা ষ্টেপ ল'লে আমি হাৰ্ট ফেইলিয়াৰ লক্ষণসমূহৰ পৰা বাচি থাকিব পাৰোঁ। আমি সাৱধানতাটো আমাৰ মানে খুবেই দৰকাৰী কাৰণ এই বেমাৰটো কমপ্লিটলি কিয়ৰেবল নহয় ঔষধ কোৰ্চ খাই কিনে, কিন্তু ইয়াক মানে থমাই ৰাখিব পাৰি, ঔষধ খাইলে কণ্ট্ৰল হৈ থাকিব ঔষধটো। আৰু ইয়াৰ ডেফিনেটিভ ট্ৰিটমেণ্ট এটা হৈছে যে হাৰ্ট ট্ৰান্সপ্লাণ্ট, মানে হাৰ্টটোৱে বদলাব লাগিলে। কিন্তু অতি দুখৰ কথা যে আমি হাৰ্টটো মানুহৰ এটাই থাকে, তো কিডনীৰ নিচিনা নহয় যে এটা কিডনী আমি ডনেট কৰি বেলেগৰ পৰা লৈ ল'ব পাৰোঁ, সেনেকুৱা নহয় মানে। চ' হাৰ্টটো খুব স্পেয়াৰ হাৰ্ট পাবলৈ নাই, সেইটো কাৰণে আমি এটাই যিহেতু আমাৰ হাৰ্ট, সেই হাৰ্টটোকে খুব কেয়াৰফুলি ৰাখিব লাগিব আৰু বেমাৰ পাতি নোহোৱাকৈ যিমান পাৰোঁ চেষ্টা কৰিব লাগিব আৰু দীঘলীয়াকৈ ঔষধ পাতি যি লাগে সেইখিনি খাই থাকিব লাগিব। আর ইয়ার বেলেগ এডভান্স ট্রিটমেন্টও আছে, যেন পেসমেকার লগা যেহেতু বহুত কস্টলি হয়, সবে এফোর্ড করব নয়, সো তে ধরনের পেসমেকার লগা আমি হার্ট ফেইলিয়র সিমটমের পর আমি বাঁচিব পারো বহুত দূরলেকে। ঠিক আছে, এইখিনিয়ে কই মই আপনার সামরি নি মারিছো। তো আর বিশেষ আপনি জানিলে হলে আমার ওসরলে আহিব পারে, আমাক ডিসকাস করিব পারে, কথা পাতিব পারে। নারায়ণা সুপার স্পেশালিটি হসপিটাল, আমি সদায় থাকো অপিডিত। সো এয়াকে মই মোৰ বক্তব্যটো সামৰণি মাৰিছো। সো আপোনালোকে সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব, মোৰ এয়াই মোৰ আশা আৰু মোৰ আকাংক্ষা। ধন্যবাদ।